দ্বিতীয় থিছলনিকিয়া এক অধ্যায়। পৌল, চিল আৰু তিমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টত থকা থিছলনিকিয়াসকলৰ মণ্ডলীৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু শান্তি আপোনালোকৰ সহৱৰ্তী হওক। ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ। আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্ৰেমত পৰস্পৰৰ প্ৰতি উপচি পৰিছে। আপোনালোকে যিসকলৰ পৰা তাৰণা আৰু ক্লেশ শোষণ কৰি আছে, সেইসকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গৌৰৱ বোধ কৰোঁ। ঈশ্বৰৰ বিশ্বাসৰ বিষয়ে পৌলৰ শিক্ষা। এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সুদবিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখ ভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্য পাত্ৰৰূপে আপোনালোক গণিত হ'ব। ঈশ্বৰৰ দৃষ্টিত ন্যায় বিচাৰ এই যিসকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেইসকলক ক্লেশ দিব, আৰু আপোনালোক যিসকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্ৰাম দিব। যেতিয়া প্ৰভু যীশুৱে তেওঁ পৰাক্ৰমশালী দূতসকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্ৰকাশিত হ'ব, তেতিয়া এইবোৰ ঘটিব। যিসকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্ৰভু যীশুৰ শুভবাৰ্তা পালন নকৰে, সেই লোকসকলক তেওঁ দণ্ড দিব। তেওঁলোক প্ৰভুৰ লগত থকাৰ পৰা আঁতৰ হৈ আৰু তেওঁৰ পৰাক্ৰমৰ প্ৰতাপৰ পৰা দূৰত থাকি দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব। সেইদিনা যীশু যেতিয়া নিজৰ পবিত্ৰ লোকসকলৰ দ্বাৰা মহিমান্বিত হ'বলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ'ব। আপোনালোকো সেই বিশ্বাসীসকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে। এইকাৰণে আমিও আপোনালোকৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকোঁ, যাতে আমাৰ ঈশ্বৰে আপোনালোকক তেওঁৰ আমন্ত্ৰণৰ যোগ্য পাত্ৰ বুলি গণ্য কৰিব, যাতে তেওঁৰ শক্তিত আপোনালোকে যে মংগলভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্ৰতিটো কাৰ্য যেন সম্পূৰ্ণ কৰে, তাতে যেন আমাৰ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ অনুসাৰে আমাৰ প্ৰভু যীশুৰ নাম আপোনালোকৰ দ্বাৰাই মহিমান্বিত হয় আৰু আপোনালোকো তেওঁত মহিমান্বিত হওক।